ربنا وبعث فيهم رسولا منهم يتلو عليهم آياتك ويعلمهم الكتاب والحكمة ويزكيهم إنك أنت العزيز الحكيم.
হে আমাৰ প্ৰতিপালক, তুমি সিহঁতৰ মাজৰ পৰাই সিহঁতৰ ওচৰলৈ এজন ৰাসূল প্ৰেৰণ কৰা যিয়ে তোমাৰ আয়াতসমূহক সিহঁতৰ ওচৰত তিলাৱত কৰিব আৰু সিহঁতক কিতাপ আৰু হিকমতৰ শিক্ষা দিব আৰু সিহঁতক পৰিশুদ্ধ কৰিব। নিশ্চয় তুমি পৰাক্ৰমশালী, প্ৰজ্ঞাময়।